এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিম গুৱাহাটীৰ বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি 860গৰাকী বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, নামৰূপ সাৰ কাৰখানাত আজি প্ৰধানমন্ত্ৰী এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী, চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ শান্তিপুৰত ভাৰত আৰু ভূটানৰ বাণিজ্য সাংস্কৃতিক পৰ্যটন সন্দৰ্ভত উচ্চ পৰ্যায়ৰ আলোচনা, একত্ৰীকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়সমূহৰ ভূমি সম্পত্তি আৰু আন্তঃগাঁথনিৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ কঠোৰ নীতি নিৰ্দেশনা জাৰি, আৰু তিনিচুকীয়াত আজিৰে পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ চৰচ মেলা। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ ভাগতে গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ 25গৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰে। শিক্ষাৰ্থীসকলে সোধা বিভিন্ন প্ৰশ্নৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে। পৰীক্ষাৰ সময়ত সৃষ্টি হোৱা মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে শ্ৰীমোদীয়ে তেওঁলোকক পৰামৰ্শ দিয়ে। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি 860গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদবেদীত পুষ্পাঞ্জলি তৰ্পণ কৰে। শ্বহীদবেদীত পুষ্পাঞ্জলি প্ৰদান কৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। এই কাৰ্যসূচী সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাৰ প্ৰতিবেদন।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত বুঢ়া লুইতৰ বুকুত চৰাইদেউ নামৰ জাহাজখনত ৰাজ্যৰ 25গৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অনুষ্ঠানত অংশ লয়। ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰি পৰীক্ষাৰ বাবে কেনেদৰে সাজু হ'ব লাগে, পৰীক্ষাৰ বাবে কেনেদৰে মানসিকভাৱে প্ৰস্তুতি চলাব লাগে, সেই সন্দৰ্ভত বহুমূলীয়া পৰামৰ্শ আগবঢ়োৱা বুলি জানিব পৰা গৈছে। প্ৰথমবাৰৰ বাবে অসমত আয়োজিত এই পৰীক্ষা পে চৰ্চা অনুষ্ঠানত 12খন জিলাৰ পৰা এই 25গৰাকী সৌভাগ্যৱান মেধাৱী শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰীৰ লগত মত বিনিময় কৰাৰ সুবিধা লাভ কৰে। ইপিনে পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ পিছত প্ৰধানমন্ত্ৰীগৰাকী পশ্চিম বৰাগাঁৱত অৱস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ অক্ষয় বন্তিত প্ৰথমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত শ্বহীদ গেলাৰীলৈ গৈ অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ ভিতৰত প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তিত মাল্যপান কৰে।
প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীৰ কাৰ্যসূচী সামৰি নামৰূপলৈ ৰাওনা হৈছে। তেওঁ নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বিশ্বমানৰ এই প্ৰকল্পৰ উৎপাদন ক্ষমতা বছৰি 12,70,000 মেট্ৰিক টন আৰু ইয়াৰ পৰা প্ৰতিদিনে 2,200 মেট্ৰিক টন এমনিয়া আৰু 3,850 মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ লক্ষ্য লোৱা হৈছে। 10,600 কোটি টকা ব্যয়েৰে 2030 চনৰ ভিতৰত কাৰ্যক্ষম হ'বলগীয়া এই প্ৰকল্পই ৰাজ্যখনক ঔদ্যোগিক ক্ষেত্ৰত লাভান্বিত কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পত অইল ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰাকৃতিক গেছৰ যোগান ধৰাৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীৰ মূল বজাৰসমূহ শক্তিশালী কৰি তোলা হ'ব। ইউৰিয়া প্ৰকল্পৰ ৰূপায়ণৰ ফলত ভাৰতৰ ইউৰিয়া আমদানি হ্ৰাস পোৱাৰ লগতে অসম আৰু উত্তৰ পূৰ্বৰ ইউৰিয়াৰ প্ৰয়োজন পূৰণ হ'ব। এই প্ৰকল্পৰ আশে পাশে অৰ্থনৈতিক কাম কাজ বৃদ্ধি হোৱাৰ ফলত 300 শতাধিক প্ৰত্যক্ষ আৰু 100 শতাধিক পৰোক্ষ নিয়োগ সৃষ্টি হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ ল'বলগীয়া এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে কালি বিয়লি গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নৱনিৰ্মিত টাৰ্মিনেল ভৱন উদ্বোধন কৰে। 4,000 কোটি টকা ব্যয় সাপেক্ষে বাঁহ আৰু কপৌফুলৰ আৰ্হিত এই নতুন টাৰ্মিনেল ভৱনটো নিৰ্মাণ কৰা হৈছে। প্ৰায় 1,40,000 বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই নতুন টাৰ্মিনেলটো বছৰি 1,30,00,000 যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ সজাই তোলা হৈছে। এই উপলক্ষে আয়োজিত জনসভাত দিয়া ভাষণত অসমৰ লুইতপৰীয়া ৰাইজক অসমীয়া ভাষাৰে সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় যে নতুন বিমানবন্দৰৰ টাৰ্মিনেল ভৱন নিৰ্মাণে অসমৰ লগতে উত্তৰ পূবৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। লগতে তেওঁ শান্তি, প্ৰগতি আৰু বিকাশৰ পথত অগ্ৰসৰ হোৱা ৰাজ্যখনে গুৱাহাটী বিমানবন্দৰত সোনকালে দ্বিতীয়টো টাৰ্মিনেল লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে 2032 চনৰ ভিতৰত দ্বিতীয়টো টাৰ্মিনেল নিৰ্মাণৰ কথা বিবেচনা কৰিছে যদিও ৰাজ্যখনৰ প্ৰগতিৰ স্বাৰ্থত 2028 চনৰ ভিতৰতো এই টাৰ্মিনেল নিৰ্মাণ হ'ব পাৰে বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কালি বিমানবন্দৰতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 80 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। প্ৰধানমন্ত্ৰীয়ে সৰু সজাইৰ পৰা বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ উলিওৱা এটা ৰোড শ্বত অংশ লোৱাৰ পাছত গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ শান্তিপুৰত কালি সন্ধিয়া বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উদ্যোগত ভাৰত আৰু ভূটানৰ বাণিজ্য তথা সাংস্কৃতিক পৰ্যটন সন্দৰ্ভত উচ্চ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত ডনাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব অংশুমান দে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বি এল আহুজা, বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম আৰু ধীৰাজ বৰগৰাইৰ লগতে পৰ্যটন বিভাগৰ কেইবাজনো বিষয়া উপস্থিত আছিল। ভাৰত আৰু ভূটানৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰ্যটনৰ লগতে বিভিন্ন দিশত উন্নতমানৰ কৰ্মসংস্থাপন সৃষ্টি কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি এই আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত ভূটানৰ পৰ্যটন আৰু ভাৰত ভূটান মৈত্ৰী সংস্থাৰ বিষয়ববীয়া ডাৱা পেঞ্জৰে ভূটানৰ দলটোক নেতৃত্ব দিয়ে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 দক্ষিণ হালমৰা মানকাছৰ জিলাৰ বিভিন্ন উন্নয়নমূলক কাম কাজ সন্দৰ্ভত জিলাখনৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ দক্ষিণ হালমৰা মানকাছৰ জিলাৰ সংবাদদাতা জেচমিনাৰা পাৰ্বিনে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। ৰাজ্য চৰকাৰে একত্ৰীকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়সমূহৰ ভূমি সম্পত্তি আৰু আন্তঃগাঁথনিৰ সুৰক্ষা আৰু উচিত ব্যৱহাৰৰ বাবে কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালকে একত্ৰীকৰণ আৰু প্ৰাদেশিকীকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়ৰ ভূমি আৰু ভৱনসমূহৰ সুৰক্ষাৰ বাবে চৰকাৰে ইতিমধ্যে জাৰি কৰা নীতি নিৰ্দেশনাসমূহ কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলক নিৰ্দেশ দিছে। এই নীতি নিৰ্দেশনা অনুযায়ী একত্ৰীকৰণ আৰু স্থানান্তৰণৰ বাবে কোনো এখন বিদ্যালয় বন্ধ কৰি দিলে বিদ্যালয়খনৰ ভূমি বিদ্যালয় ব্যৱস্থা সমিতি বা শিক্ষা বিভাগে ত্যাগ কৰা বুলি গণ্য কৰা হ'ব। জিলা আয়ুক্তই এনে ভূমি কোনো চৰকাৰী বিভাগ বা সংস্থাক আবণ্টন দিব পাৰিব। এনে ভূমি কোনো বেচৰকাৰী সংস্থা বা ব্যক্তিগত প্ৰতিষ্ঠানক আবণ্টনৰ প্ৰস্তাৱ দিবলগীয়া হলে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আগতীয়া অনুমোদন বাধ্যতামূলক হ'ব। প্ৰতিখন জিলাতে একত্ৰীকৰণৰ পাছৰে পৰা অব্যৱহৃত হৈ থকা বিদ্যালয়ৰ ভূমিসমূহৰ তদাৰকৰ বাবে এখন জিলা পৰ্যায়ৰ সমিতি গঠন কৰা হ'ব। জিলা আয়ুক্ত এই সমিতিৰ অধ্যক্ষ আৰু বিদ্যালয় পৰিদৰ্শকসকল সদস্য সচিব হ'ব। তিনিচুকীয়া জিলাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৰস মেলা আজিৰ পৰা অনুষ্ঠিত হৈছে। অহা 30 ডিচেম্বৰলৈ হ'বলগীয়া এই মেলাত দেশৰ বিভিন্ন ৰাজ্যৰ হস্তশিল্প, মৃৎশিল্প, কাঠশিল্প সামগ্ৰীকে ধৰি খাদী টেৰাকোটা সামগ্ৰীৰ 25খন বিশেষ বিপণী থাকিব। তদুপৰি অসমৰ মুগাশিল্প, জি আই টেগযুক্ত পানী মেটেকাৰ সামগ্ৰী, বাঁহ বেতৰ সামগ্ৰী, মুখাশিল্প, থলুৱা খাদ্য আৰু অন্যান্য হস্তনিৰ্মিত সামগ্ৰীৰ বিপণী থাকিব। মেলাৰ সৈতে সংগতি ৰাখি থলুৱা খাদ্য আৰু ৰন্ধন প্ৰতিযোগিতা, সংগীত, নৃত্য, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে। লখিমপুৰ নগৰৰ পৰা কুকুৰ নিখোজ হোৱাৰ ঘটনা সন্দৰ্ভত উত্তৰ লখিমপুৰ সদৰ থানাত 4গৰাকী পশুপ্ৰেমীয়ে এজাহাৰ দাখিল কৰাৰ লগতে সাংবাদিক প্ৰিয়মজ্যোতি ফুকনে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালক এখন স্মাৰক পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে লখিমপুৰৰ খেলমাটি, কলেজ চাৰিআলি, কোৰ্ট তিনিআলি, চি ডি ৰোড আদিকে ধৰি বিভিন্ন অঞ্চলৰ পৰা শতাধিক কুকুৰ নিখোজ হৈছে। জিলাখনৰ পৰা এই কুকুৰ নিখোজৰ ঘটনা সন্দৰ্ভত আশ্চৰ্য প্ৰকাশ কৰি মন্ত্ৰী পালে জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিক এই সন্দৰ্ভত তদন্ত কৰাৰ নিৰ্দেশ দিয়ে। অসমৰ থলুৱা নাগিহাঁহ আৰু ৰাজহাঁহৰ ৰাজদীঘেলী প্ৰজাতিয়ে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ ৰাষ্ট্ৰীয় জীৱজন্তু জিনীয় সমল ব্যুৰোৰ স্বীকৃতি লাভ কৰিছে। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডঃ গালিবুজ জামানৰ নেতৃত্বত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰকল্পৰ অধীনত চলোৱা প্ৰায় 25 বছৰীয়া গৱেষণাৰ অন্তত প্ৰধানকৈ বৰাক উপত্যকাত পোৱা নাগিহাঁহে এই স্বীকৃতি লাভ কৰিছে। পৰম্পৰাগতভাৱে কাছাৰ আৰু শ্ৰীভূমি জিলাত পোৱা এই হাঁহবিধে বছৰি প্ৰায় 150টাকৈ কণী পাৰে। ইপিনে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ বিজ্ঞানী আৰু অসম পশু আৰু মৎস্য বিদ্যালয় কৰ্তৃপক্ষই চলোৱা গৱেষণাৰ ভিত্তিত ৰাজহাঁহৰ ৰাজদীঘেলী প্ৰজাতিটোৱে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। বাক্সা জিলাৰ ডুমুনিত কালি মুখ্যমন্ত্ৰীৰ সাহাজ জনগোষ্ঠী আদিবাসী ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হয়। বাক্সা আৰু মানাহ বিধানসভা সমষ্টিৰ মাজত 17 বছৰ অনুৰ্ধৰ এই প্ৰতিযোগিতাত বিটিচিৰ কাৰ্যবাহী সদস্য আগষ্টু ষ্টিগ্গা আৰু জিলা আয়ুক্ত গৌতম দাসে উদ্বোধন কৰে। যুৱ প্ৰজন্মক খেলৰ সৈতে জড়িত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰোৱাৰ উদ্দেশ্যে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। জিলা আয়ুক্ত গৌতম দাসে গ্ৰামাঞ্চলত খেলৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে চৰকাৰে লোৱা এই পদক্ষেপক প্ৰশংসা কৰে। বিটিচিৰ কাৰ্যবাহী সদস্য আগষ্টু ষ্টিগ্গাই সকলো পৰ্যায়ৰ খেলুৱৈক আগবঢ়াই নিবলৈ তেওঁ বদ্ধপৰিকৰ বুলি মত প্ৰকাশ কৰে। বাতৰি শেষৰ আগতে কেইটিমান প্ৰধান বাতৰি আকৌ এবাৰ। পশ্চিম গুৱাহাটীৰ বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি 860গৰাকী বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নামৰূপ সাৰ কাৰখানাত আজি প্ৰধানমন্ত্ৰী এমনীয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী আৰু তিনিচুকীয়াত আজিৰ পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৰস মেলা। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।